লেবিয়া পুস্তক 14 অধ্যায়। পাছত জিহুৱাই মুচিক ক'লে, কুষ্ঠৰোগী লোকজন সুস্থ হোৱাৰ দিনা তেওঁ শুচি হোৱা নিয়ম এই, তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ'ব। তেতিয়া পুৰোহিতে চাউনিৰ বাহিৰলৈ ওলাই গৈ সেই কুষ্ঠৰোগীজনৰ কুষ্ঠ ৰোগ যদি সুস্থ হৈছে তেনেহ'লে সেই বিষয়ে তেওঁ লক্ষ্য কৰিব। তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া হুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম আৰু একোচা এচুপ বন, এই সকলোকে ল'বলৈ আজ্ঞা দিব। আৰু পুৰোহিতজনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাই এটা কাটিবলৈ আজ্ঞা দিব। তাৰপাছত তেওঁ জীয়াৰ চৰাইটো এৰচ কাঠডোখৰ আৰু এচুপ বন কোচা এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব। তেতিয়া কুষ্ঠ ৰোগৰ পৰা শুচি হ'বলগীয়া লোকজনৰ ওপৰত সাতবাৰ এই পানী ছটিয়াব আৰু তেওঁ শুচি বুলি ঘোষণা কৰিব। তাৰপাছত পুৰোহিতজনে জীয়া চৰাইটো মুকলি পথাৰত উৰুৱাই দিব আৰু সেই শুচি হ'বলগীয়া লোকজনে নিজ বস্ত্ৰ ধুই চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ'ব। এইবোৰ কৰাৰ পাছত তেওঁ চাউনিত সোমাব, কিন্তু তেওঁ সাতদিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব। পাছত সপ্তম দিনা তেওঁ নিজ মূৰৰ চুলি দাড়ি চেলাউৰি আদি গোটেই গাৰ নোম খুৰাব আৰু নিজ বস্ত্ৰ ধুই নিজেও পানীত গা ধুব, তেতিয়া তেওঁ শুচি হ'ব। অষ্টম দিনা তেওঁ দুটা নিঘুণ মতা মেৰ চাগ পোৱালি, এজনী এবছৰীয়া নিঘুণ চেউৰীৰ মেৰ চাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়ি, ঐফাৰ দহ ভাগৰ তিনিভাগ আৰু এক লোক তেল ল'ব। তাৰপাছত শুচি কৰোতা পুৰোহিতজনে সেই শুচি হ'বলগীয়া লোকজনক আৰু সেই বস্ত্ৰবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত জিহুৱাৰ সন্মুখত ৰাখিব। পাছত পুৰোহিতজনে সেই মেৰ চাগ পোৱালি দুটা, এটা পোৱালি সেই এক লোক তেলেৰে সৈতে দুখাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব আৰু দুলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ জিহুৱাৰ সন্মুখত তুলি দিব আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম বলি কটা যায় পবিত্ৰ স্থানৰ সেই ঠাইতে সেই মেৰ চাগৰ পোৱালিটো কাটিব লাগিব, কিয়নো সেই দুখাৰ্থক বলি পুৰোহিতৰ ভাগ আৰু সেয়ে অতি পবিত্ৰ। পুৰোহিতে সেই দুখাৰ্থক বলিৰ কিছু তেজ লৈ সেই শুচি হ'বলগীয়া মানুহটোৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব। তাৰপাছত পুৰোহিতে সেই লোক তেলৰ কিছু লৈ নিজৰ বাওঁহাতৰ তলুৱাত ঢালিব আৰু সেই বাওঁহাতৰ তলুৱাত থকা তেলত নিজ সোঁহাতৰ আঙুলি জুবিয়াই আঙুলিৰে সেই তেলৰ পৰা অলপ অলপকৈ জিহুৱাৰ সন্মুখত সাতবাৰ ছটিয়াব। পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলৰ কিছু লৈ শুচি হ'বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পূৰ্বে দিয়া দুখাৰ্থক বলিৰ তেজৰ ওপৰত লগাই দিব। পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলখিনি সেই শুচি হ'বলগীয়া লোকজনৰ মূৰত দিব আৰু পুৰোহিতে জিহুৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব। তাৰপাছত পুৰোহিতে পাপাৰ্থক বলিটো উৎসৰ্গ কৰিব আৰু সেই শুচি হ'বলগীয়া লোকজনৰ অসুস্থৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব। তাৰপাছত হোম বলিটো কাটিব। যেতিয়া পুৰোহিতে হোম বলিটো আৰু ভক্ষ্য নৈবেদ্যখিনি বেদীত উৎসৰ্গ কৰিব তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ'ব। কিন্তু যদি সেই লোকজন দৰিদ্ৰ হয় আৰু এই সকলো বলি আনিবলৈ তেওঁ সমৰ্থ নাথাকে তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দুলনীয় নৈবেদ্যৰ অৰ্থে দুখাৰ্থক বলিস্বৰূপে এটা মতাৰ মেৰচাক পোৱালি ভক্ষ নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাৰ গুড়িৰ অভ্যাৰ দহ ভাগৰ এভাগ এক লোক তেল আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব। তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোম বলি হ'ব। পাছত অষ্টম দিনা তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ জিহুৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব। তেতিয়া পুৰোহিতে দুখাৰ্থক বলিৰ কাৰণে সেই মেৰ চাক পোৱালিটো আৰু সেই লগ তেললৈ জিহুৱাৰ সন্মুখত দুলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব। পাছত তেওঁ সেই দুখাৰ্থক বলিৰ মেৰ চাক পোৱালিটোৰ কাটিব লাগিব। পুৰোহিতে সেই দুখাৰ্থক বলিৰ কিছু তেজ লৈ শুচি হ'বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব। তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁহাতৰ তলুৱাত বাকিব আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁহাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ জিহুৱাৰ সন্মুখত ছটিয়াব আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ শুচি হ'বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পূৰ্বে দিয়া সেই দুখাৰ্থক বলিৰ তেজ থকা সেই একেই ঠাইবোৰৰ ওপৰত লগাই দিব আৰু শুচি হ'বলগীয়া লোকজনক জিহুৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেলখিনি তেওঁ মূৰত দিব। পাছত সেই লোকজনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱালি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব, অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম বলি স্বৰূপে আৰু সেই ভক্ষ নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ'বলগীয়া লোকজনক জিহুৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব। কুষ্ঠ ৰোগৰ ঘা থকা যি লোকজনে নিজকে শুচি কৰা সময়ত নিয়মিত বলিদান আদি দিবলৈ অসমৰ্থ তাৰ এই নিয়ম। পাছত জিহুৱাই মুচি আৰু হাৰুণক ক'লে, মই যি দেশ অধিকাৰ অৰ্থে তোমালোকক দিম সেই কণান দেশত তোমালোকে যেতিয়া সোমাবা, তোমালোকে অধিকাৰ কৰা সেই দেশৰ কোনো এটা ঘৰত যদি মই কুষ্ঠ ৰোগৰ দাগ উৎপন্ন কৰোঁ তেতিয়া সেই ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব। তেওঁ এই বুলি ক'ব যে মই মোৰ ঘৰত কুষ্ঠ ৰোগৰ দাগ যেন দেখিছোঁ। তেতিয়া ঘৰৰ সকলো বস্তু যেন অশুচি নহয় এইকাৰণে সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পূৰ্বেই ঘৰ খালী কৰিবলৈ তেওঁলোকক আজ্ঞা কৰিব। তাৰ পাছত পুৰোহিতে ঘৰটো চাবলৈ সোমাব। তেওঁ সেই দাগৰ বিষয়ে চাব। যদি সেই দাগ ঘৰৰ দেৱালত অলপ কেঁচা বৰণীয়া বা ৰঙচীয়া চকলা চকলি হয় আৰু দেৱালতকৈ দ যেন বোধ হয় আৰু যদি সঁচাকৈ সেই ঘৰৰ কুষ্ঠ ৰোগৰ দাগ আছে তেতিয়া পুৰোহিতে ঘৰৰ পৰা দুৱাৰ মুখলৈ ওলাই সাত দিন সেই ঘৰ বন্ধ কৰি ৰাখিব। সপ্তম দিনা পুৰোহিতে পুনৰাই আহি সেই ঘৰৰ দেৱালত সেই দাগ বিয়পি যোৱা বিষয়ে চাব আৰু এনে যদি হয় তেনেহ'লে মানুহে যেন সেই দাগ থকা শিলবোৰ উলিয়াই নগৰৰ বাহিৰত অশুচি ঠাইত পেলাই দিয়ে, পুৰোহিতে এনে আজ্ঞা কৰিব। পাছত সেই ঘৰৰ ভিতৰৰ চাৰিওফালৰ দেৱাল তেওঁ চুচাই পেলাব লাগিব আৰু চুচি পেলোৱাৰ কৰালবোৰ তেওঁলোকে নগৰৰ বাহিৰত সেই অশুচি ঠাইত পেলাব লাগিব। তেওঁলোকে আন শিললৈ সেই শিলৰ ঠাইত বহুৱাব আৰু নতুন কৰাল লৈ পুনৰাই সেই ঘৰ লিপিব। এইদৰে শিল উলিওৱা আৰু ঘৰ চুচা আৰু লিপাৰ পাছত যদি পুনৰাই ঘৰত সেই দাগ ওলায় তেতিয়া পুৰোহিতে আহি চাব আৰু যদি সেই ঘৰত দাগ বিয়পি যোৱা দেখে তেনেহ'লে সেই ঘৰত সংহাৰক কুষ্ঠ আছে আৰু সেই ঘৰখন অশুচি। তেতিয়া সেই ঘৰ ভাঙি পেলোৱা হ'ব, তাৰ শিল কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ সেই অশুচি ঠাইলৈ লৈ যাব। তদুপৰি সেই ঘৰ বন্ধ থকাত যদি কোনো লোকে তাৰ ভিতৰত সোমাব, তেন্তে সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যিকোনো লোকে সেই ঘৰত শুব, তেওঁ নিজ বস্ত্ৰ ধুব, আৰু যিকোনো লোকে সেই ঘৰত আহাৰ কৰিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব। আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক'ব, কিয়নো তাৰ কুষ্ঠ ভাল হ'ল। পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম আৰু একোচা এচুপ বন ল'ব। মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব। তেওঁ সেই এৰচ কাঠডোখৰ, এচুপ বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ সেই কটা চৰাই তেজত আৰু নিৰ্মল পানীত জুবুৰিয়ে হাতবাৰ ঘৰত ছটিয়াব। এইদৰে তেওঁ চৰাই তেজ, নিৰ্মল পানী, জীয়া চৰাই, এৰচ কাঠ, এচুপ বন আৰু ৰঙা নোম এই সকলোৰে দ্বাৰাই সেই ঘৰ শুচি কৰিব। কিন্তু তেওঁ নগৰৰ বাহিৰত থকা মুকলি পথাৰত সেই জীয়া চৰাইটো উৰুৱাই দিব। এইদৰে তেওঁ ঘৰ প্ৰায়চিত্ৰ কৰিব, তাতে সেই ঘৰ শুচি হ'ব। এয়ে ছালৰ সকলো প্ৰকাৰ কুষ্ঠ ৰোগৰ চীনৰ নিয়ম, যেনে ছালত খজুৱতি ধৰা, চুলি দাড়ি সৰা, কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ, ছাল উখহি উঠা, চুকুৰা বন্ধা, জিলিকা দাগ, এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি এই বিষয়ে জনোৱাই তাৰ অভিপ্ৰায়। এইয়ে কুষ্ঠ ৰোগ আৰু কুষ্ঠ ৰোগৰ দাগৰ নিয়ম।